এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ 14খন জিলাত ভোটগ্ৰহণ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতাগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন, ৰাজ্যত পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেশ বিৰোধী মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা 34লৈ বৃদ্ধি, শ্ৰমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন, অসমতো বিভিন্ন কাৰ্যসূচী, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 4 উইকেটত জয়লাভ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোটকেন্দ্ৰত নিয়োজিত বিষয়ববীয়াসকল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। ডিব্ৰুগড় জিলাৰ 22খন জিলা পৰিষদ, 93খন গাঁও পঞ্চায়ত আৰু 7টা আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনৰ বাবে 1165টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে 62টা কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। মাজুলী জিলাৰ 4টা জিলা পৰিষদ সমষ্টি আৰু 20খন গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে 213টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। জিলাখনৰ দুৰ্গম যাতায়াত তথা দূৰণিৰ ভোটগ্ৰহণ কেন্দ্ৰত পলিং বিষয়াসকল আজি পুৱাৰ পৰাই কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। তিনিচুকীয়া জিলাতো কাইলৈ হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণ।
অহা কাইলৈ অনুষ্ঠিত হ'বলগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন সাজু হৈছে। তিনিচুকীয়াৰ বৰগুৰিস্থিত সৰ্বানন্দ সিংহ ষ্টেডিয়ামত পুৱাৰে পৰা নিৰ্বাচনৰ বাবে নিয়োজিত পুলিং প্ৰিজাইডিং ছেক্টৰ জনেল বিষয়াসকল আহি উপস্থিত হৈছে। তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া নিজ নিজ কাউণ্টাৰসমূহৰ পৰা নিৰ্বাচন সম্পৰ্কীয় নথি পত্ৰ, বেলট আদি সংগ্ৰহ কৰিছে। ইতিমধ্যে বহুকেইজন বিষয়া দায়িত্বপ্ৰাপ্ত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। তিনিচুকীয়া জিলাৰ 7খন আঞ্চলিক পঞ্চায়তৰ আসন, 22খন জিলা পৰিষদ আসন, 86খন গাঁও পঞ্চায়ত আসন আৰু 860টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। মুঠ 1800টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 5000 বিষয়া কৰ্মচাৰী নিয়োজিত কৰা হৈছে। তিনিচুকীয়া জিলাৰ 22টা জিলা পৰিষদ সমষ্টিৰ বিপৰীতে 64জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইটাখলিত 11জন, মাকুমত 11জন, ডিগবৈত 13জন, ডুমডুমাত 9জন, মাৰ্ঘেৰিটাত 11জন, শদিয়াত 5জন আৰু ছয়খোৱাত 6জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে 190জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। 860টা গাঁও পঞ্চায়ত ৱাৰ্ডত 1998জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখ কৰিব লাগিব যে তিনিচুকীয়া জিলাত 94টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে গাঁও পঞ্চায়ত সদস্য জয়ী হৈছিল। ইপিনে তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাৰ অন্তৰ্গত শদিয়া আৰু ছয়খোৱা 2খন আঞ্চলিক পঞ্চায়ত আছে। শদিয়া আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 11টা গাঁও পঞ্চায়ত সমষ্টি আৰু 110টা ৱাৰ্ডৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ'ব, য'ত মুঠ 84,714জন ভোটাৰে 122টা কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব।
কাছাৰ জিলাত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে জিলাখনৰ বিভিন্ন ভোটকেন্দ্ৰত নিয়োজিত বহু বিষয়ববীয়া কালি কেন্দ্ৰসমূহলৈ ৰাওনা হয়। জিলাখনৰ 7টা বিধানসভা সমষ্টিৰ 25খন জিলা পৰিষদত 1706টা ভোটকেন্দ্ৰ আছে। ইয়াৰে 274টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। শ্ৰীভূমিৰ পঞ্চায়ত নিৰ্বাচনৰ বেলট বাকচ ৰখাৰ বাবে কৰিমগঞ্জ মহাবিদ্যালয়ত ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে। ষ্ট্ৰং ৰুমৰ কাষতে ভোটগণনা কক্ষৰো ব্যৱস্থা কৰা হৈছে। নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহত কাইলৈৰ দিনটো স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত জিলাসমূহৰ পঞ্চায়ত নিৰ্বাচন ক্ষেত্ৰৰ অন্তৰ্গত অঞ্চলৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগিচা, উদ্যোগ আদি বন্ধ থাকিব। ভোটগ্ৰহণ হ'বলগীয়া জিলাসমূহত কাইলৈ আবেলি 4:30 বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া জিলাসমূহত প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কোকৰাঝাৰৰ দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বডোফাৰ স্মৃতিত শ্ৰদ্ধা জনাই আয়োজিত এটা অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা উপস্থিত থাকিব। বডোফাৰ স্মৃতিত এপছুৱে আজি বিয়লি 5:30 বজাত BTRকে ধৰি ৰাজ্যৰ প্ৰতি ঘৰ আৰু ৰাজহুৱা স্থানত 5 লাখ মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত লৈছে। ইপিনে অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে বডোফা উপেন্দ্রনাথ ব্রহ্মর এটা প্রতিমূর্তি উন্মোচন করব আর এম সি ডি পার্কত এখন রাজহুয়া সভাত ভাগ লব। বডোফা উপেন্দ্রনাথ ব্রহ্মর নামেরে এটা পথর নামকরণ করব। অনুষ্ঠানত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা আর দিল্লির মুখ্যমন্ত্রী রেখা গুপ্তায় বিশেষ অতিথি হিসাবে ভাগ লব। বিটিআরও মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো আর দিল্লির মেয়র রাজা ইকবাল সিং অনুষ্ঠানত সন্মানীয় অতিথি হিসাবে উপস্থিত থাকিব। এই বিষয়ে এয়া আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ প্ৰতিবেদন।
আচলতে বডোফা উপেন্দ্রনাথ ব্রহ্ম আছিল নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি। তেওঁ যিটো উদয়াচল আন্দোলন আছিলে বড়ো জাতির আত্মনিয়ন্ত্রণৰ অধিকাৰ সম্পর্কত, সেইটো 70 দশকত আৰম্ভ হৈছিল আৰু সি প্ৰায় স্তিমিত হৈ গৈছিল। কিন্তু তেওঁ কাৰ্যভাৰ গ্ৰহণৰ পাছত এইটো পুনৰ বড়ো জাতি উদ্বুদ্ধ কৰাৰ তেওঁ যি কাম আৰম্ভ কৰিলে আৰু সেই তেওঁ পৃথক ৰাজ্যৰ দাবী কৰিছিল। কিন্তু পৰৱৰ্তী কালত সেই বিটিআৰ বা বিটিচি তাৰপিছত বিটিআৰ হলগৈ, সেই আন্দোলনৰ পৰিসমাপ্তি ঘটিল। তেওঁৰেই যি আৰম্ভ কৰিছিল বড়ো জাতিৰ নতুন উন্মেষৰ বাবে, সেইবাবে তেওঁক বডোফা অর্থাৎ বড়ো জাতির পিতৃ উপাধি দিয়া হয়েছিল। তেওঁ বিভিন্ন প্রতিমূর্তি অসমতো আছে, গুৱাহাটীতো মিডিয়া ট্রাষ্টৰ ৰূপনগৰত তেওঁ এটা প্রতিমূর্তি আছে আৰু কোকৰাঝাৰতো আছে। কিন্তু আজি যিটো প্রতিমূর্তি হব নতুন দিল্লীৰ কৈলাশ কলনীর ওচৰত বড়োলেণ্ড হাউচৰ সমীপত, সেইটো হৈছে প্ৰায় 9 ফুট উচ্চতাৰ আৰু এইটো আজি গৃহমন্ত্রী অমিত শাহে উন্মোচন কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, দিল্লীৰ মুখ্যমন্ত্রী রেখা গুপ্তা, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো আৰু নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দীপেন বড়ো তাত উপস্থিত থাকিব। আৰু ইয়াৰ লগতে আজি লালা ৰাজপথ ৰায় মার্গৰ পৰা যিটো কৈলাশ কলনীৰ বড়োলেণ্ড হাউচৰ সংযোগ কৰা যিটো অৰ্ধবৃত্তাকাৰ যিটো পথ আছিলে, ছেমি চাৰ্কুলাৰ পথটো, সেইটো প্ৰায় 835 মিটাৰ দৈৰ্ঘ্যৰ আৰু প্ৰস্থ হৈছে প্ৰায় 50 ফুট। আৰু এই নতুন পথটো তেওঁৰ নামেৰে বডোফা উপেন্দ্রনাথ ব্ৰহ্ম পথ নামে নামকৰণ কৰা হ'ব নতুন দিল্লী। এইটো আচলতে সঁচাকে গৌৰৱৰ কথা। ইয়াৰ আগতে দিল্লীত আমাৰ লোকপ্ৰিয় মাৰ্গ আছে, এনেধৰণৰ অসমৰ নেতাসকলৰ নামেৰে দিল্লীটো পথ নামকৰণ কৰা হৈছিল আৰু এই উপেন্দ্রনাথ ব্ৰহ্মৰ এই পথ নামকৰণটো অসমবাসীৰ বাবে খুব গৌৰৱৰ কথা।
শ্রোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
ককা, আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিরাপদ ঠাইত গাড়ি রখাই আশ্রয় লব লাগে। আর এই সময়ত মাছ মারিবলৈ তথা নাও ফেরিত উঠিবলৈও যাব নালাগে।
বুঝিছো ককা, সাবধান হৈ থাকিলে সুরক্ষিত হৈ থাকিব পাৰিম।
জরুরীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
জম্মু কাশ্মীৰৰ পেহলগামত সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা 37লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশবিৰোধী মন্তব্য কৰাৰ বাবে বঙাইগাঁৱৰ পৰা নাজিবুল ইছলাম আৰু শ্ৰীভূমিৰ পৰা ছানাজ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে হাইলাকান্দি 3 জন, শ্ৰীভূমি, চিৰাং, কোকৰাঝাৰ, কামৰূপ, গোৱালপাৰা আৰু নগাঁও 2 জনকৈ আৰু বিশ্বনাথ, দৰং, গোলাঘাট, ধুবুৰী, লখিমপুৰ, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ হালমৰা, মানকাছৰ আৰু তামোলপুৰ জিলাৰ 1 জনকৈ লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। শ্ৰমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে দিৱস হিচাপেও পৰিচিত। অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্ৰমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কামৰ সময় দৈনিক 8 ঘণ্টাৰ নিৰ্ধাৰণৰ দাবীত 1886 চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্ৰমিক সমাৱেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ বিষয়বস্তু হৈছে শ্ৰমিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য। কামৰূপ জিলাত আজি বিভিন্ন শ্ৰমিক সংগঠনৰ উদ্যোগত মে দিৱস পালন কৰা হৈছে। উত্তৰ গুৱাহাটীত শ্ৰমিক সমন্বয় সমিতিৰ উদ্যোগত শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শ্ৰমিক দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো শ্ৰমিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় চৰকাৰে 22,864 কোটি টকা ব্যয় সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাউলিনখুঙৰ পৰা শিলচৰ ওচৰৰ পাঞ্চগ্ৰামলৈ এটা দ্ৰুত গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে। তেওঁ কয় যে এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন সাধন কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে এই পথটোৰ দৈৰ্ঘ্য 166 কিলোমিটাৰৰ অধিক হ'ব আৰু পথটোৱে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব বুলি উল্লেখ কৰে। আন্তঃগাঁথনি উন্নয়নৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৱে গুৱাহাটী, শ্বিলং আৰু শিলচৰৰ মাজত আন্তঃ চহৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব আৰু 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যানজঁট হ্ৰাস কৰাত সহায় কৰিব। কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত এই প্ৰকল্পটোৱে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ আৰ্থ সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাষাৰ ওজা হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ 129 সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা প্ৰতিমূৰ্তিস্থলীত ভাষাৰ ওজাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে ভাষাৰ ওজাগৰাকীৰ পৰিয়ালৰ উপস্থিতিত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংক্ষিপ্ত স্মৃতিচাৰণ সভা, গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ ডেৰগাঁৱৰ তিনিআলিত থকা হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত কালি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। নুমলীগড়ৰ তেলগৰমতো কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে হেমচন্দ্ৰ বৰুৱাক স্মৰণ কৰা হয়। বাৰিষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ হাতী চাফাৰী পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত পৰ্যটকৰ বাবে আজিৰ পৰা বন্ধ থাকিব। অৱশ্যে বতৰৰ ওপৰত নিৰ্ভৰ কৰি জীপ চাফাৰী 15 মেলৈকে খোলা থাকিব বুলি বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 190 ৰাণ সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ছেম কুৰেনে 47টা বলত সৰ্বাধিক 88 ৰাণ কৰে। ডিৱাল ব্ৰেভিছে 26টা বলত 32 ৰাণৰ বৰঙণি আগবঢ়ায়। পাঞ্জাব কিংছৰ হৈ য়েজুৱেন্দ্ৰ চহলে 4টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে 191 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 2টা বল খেলিবলৈ বাকী থকা অৱস্থাত 6টা উইকেট হেৰুৱাই 194 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, দেশত প্ৰথমবাৰলৈ জাতিগত গণনাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত, যিকোনো মুহূৰ্ততে পাক অধিকৃত কাশ্মীৰত ভাৰতৰ আক্ৰমণৰ সম্ভাৱনা আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ পাইছে। কালি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ আশাপ্ৰদ সাফল্যৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দেশত সামাজিক বৈষম্য আঁতৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশজুৰি জাতিগত গণনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েচনৰ সদস্যপদ ত্যাগ কৰাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছৰ মুৰববী মোহন ভাগৱতৰ মাজত অনুষ্ঠিত বৈঠকত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযানৰ পোষকতা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত আলোক যোশীক অধ্যক্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰিষদ পুনৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ ধনাঢ্য মহিলা ৰাজনীতিকৰ তালিকাত অসমৰ 5গৰাকী শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এ ডি আৰ ৰ সমীক্ষাৰ এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰি মাজলৈ উভতি যাওক।
বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ 14খন জিলাত ভোটগ্ৰহণ। বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতাগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন। ৰাজ্যত পেহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেশ বিৰোধী মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা 36লৈ বৃদ্ধি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 4 উইকেটত জয়লাভ।